এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পাকিস্তানে আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লেহৰ পৰা গুজৰাটৰ ছাৰ ক্ৰিকলৈকে সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36খন স্থানত শক্তিশালী কামান আৰু অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰি পাকিস্তানে কেইবাটাও অঞ্চলত ড্ৰোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সোমাই সশস্ত্ৰ বাহিনীৰ ঘাটি আৰু গুৰুদ্বাৰকে ধৰি সৰ্বসাধাৰণৰ ৰাইজৰ বাসগৃহ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে। ভাৰতীয় আকাশমাৰ্গ, প্ৰতিৰক্ষা প্ৰণালী আৰু আন সামৰিক উপায়েৰে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হয়। আজি বিয়লি নতুন দিল্লীত বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে পাকিস্তানৰ যোৱা নিশা আৰু আজিৰ কাৰ্যকলাপসমূহক অতিশয় উচতনিমূলক বুলি আখ্যা দিয়ে আৰু ইয়াক দুই দেশৰ মাজৰ পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ প্ৰয়াস বুলি মন্তব্য কৰে। ভাৰতীয় ৰেলৱে জম্মু আৰু চণ্ডীগড়ৰ বিমানবন্দৰসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চলত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে বিশেষ ৰেলগাড়ী ব্যৱস্থা কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি এই বিশেষ ব্যৱস্থাৰ পৰ্যালোচনা কৰি ৰেল বিভাগৰ বিষয়াসকলক বিভিন্ন চৰকাৰী সংস্থাৰ সৈতে সমন্বয় সাধন কৰি সীমান্ত অঞ্চলত থকা জনসাধাৰণৰ সহায়ৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। এই বিশেষ ৰেলসমূহৰ ভিতৰত আজি নিশা 11:55 জম্মুৰ পৰা এখন বিশেষ অসংৰক্ষিত ৰেলগাড়ী উত্তৰ প্ৰদেশ আৰু বিহাৰ হৈ গুৱাহাটীলৈ চলোৱাৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কয় যে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই, বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰয়োজনতকৈ অধিক পৰিমাণে মজুত আছে বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি প্ৰকাশ কৰি তেওঁ এনেধৰণৰ অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ ৰাইজলৈ আহ্বান জনায়। দিল্লী বিমানবন্দৰত আজি 138খন বিমানৰ সেৱা বাতিল কৰা হয়। ইয়াৰ ভিতৰত অৱতৰণ কৰিবলগীয়া 4খন আন্তঃৰাষ্ট্ৰীয় বিমান, যাত্ৰা কৰিবলগীয়া 5খন আন্তঃৰাষ্ট্ৰীয় বিমান, 63খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান আৰু দিল্লীৰ বিমানবন্দৰৰ পৰা উৰিবলগীয়া 66খন বিমান আছে। যাত্ৰীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট সংস্থাৰ তথ্য পৰীক্ষা কৰিবলৈ আৰু বিকল্প যাত্ৰাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইতিমধ্যে পাকিস্তানৰ শেহতীয়া আগ্ৰাসী মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিষণগড়, ভুণ্টৰ আৰু লুধিয়ানা বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পাঞ্জাব, জম্মু কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিমানবন্দৰৰ সেৱা বাতিল কৰা হৈছে। পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনাৰ বাবে 3 ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি এই প্ৰক্ৰিয়াত নিয়োজিত সূক্ষ্ম নিৰীক্ষক, কাউণ্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। তিনিচুকীয়া আৰু শোণিতপুৰ জিলাতো ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। বজালি জিলা আৰু মানকাছৰ জিলাৰ হাতছিঙিমাৰীটো অহা 11 মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি চলিছে। ধেমাজি জিলাৰ ধেমাজি আৰু চিচি বৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তৰ বাবে ধেমাজি মহাবিদ্যালয়ত অহা 11 মে'ত ভোটগণনা অনুষ্ঠিত হ'ব। জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা জোনাইৰ CDC কাৰ্যালয়ত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৱা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। 2টা পৰ্যায়ৰে ভোটগণনা অহা 11 মে'ত সম্পন্ন হ'ব। পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ অভিযোগত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে আজি 2জন যুৱকক আটক কৰে। ধৃত যুৱক দুজন গৌৰীপুৰৰ আমগঞ্জৰ আবুবিন মিৰাজুদ্দিন শ্বেখ আৰু পুবেৰ গাঁৱৰ আৰিফ শ্বেখ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যুৱক দুজনক এই সংক্ৰান্তত আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে। তিনিচুকীয়া জিলাত অসামৰিক প্ৰতিৰক্ষা বিভাগে জিলাখনৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত সজাগতা অভিযান চলাইছে। চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে আজি 3য়টো সোণৰ পদক লাভ কৰিছে। ৰাজ্যৰ প্ৰতিভাৱান সাঁতোৰবিদ বাছিদ আহমেদে 50 মিটাৰ ব্ৰেষ্টষ্ট্ৰকত 30.46 ছেকেণ্ড সময়েৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমক পঞ্চমটো পদক দিবলৈ সক্ষম হয়। ইফালে অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই আজি ল'ৰাৰ একক শাখাৰ টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰি নিজৰ 2য়টো তথা ৰাজ্যৰ 6ষ্ঠটো পদক নিশ্চিত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। Thank you.